الحمد لله فاطر السماوات والأرض جاعل الملائكة رسلا أولي أجنحة مثنى وثلاث ورباع يزيد في الخلق ما يشاء إن الله على كل شيء قدير.
সকলো ধৰণৰ প্ৰশংসা কেৱল আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা আল্লাহৰ বাবেই, যিজনে ফিৰিস্তাসকলক বাণীবাহক ৰূপে নিয়োগ কৰিছে। তেওঁলোক হৈছে দুখন দুখন, তিনিখন তিনিখন আৰু চাৰিখন চাৰিখন ডেউকা বিশিষ্ট। তেওঁৱেই সৃষ্টিৰ মাজত যি ইচ্ছা কৰে বৃদ্ধি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
ما يفتح الله للناس من رحمة فلا ممسك لها وما يمسك فلا مرسل له من بعده وهو العزيز الحكيم.
الله মানুহৰ বাবে যি অনুগ্ৰহ মুকলি কৰি দিয়ে তাক ৰোধ কৰিবলৈ কোনো নাই, আনহাতে তেওঁ যিটো ৰোধ কৰে সেইটোক মুকলি কৰিবলৈও কোনো নাই।
يا أيها الناس اذكروا نعمة الله عليكم هل من خالق غير الله يرزقكم من السماء والأرض لا إله إلا هو فأنى تؤفكون.
হে মানৱ, তোমালোকৰ প্ৰতি আল্লাহে কৰা অনুগ্ৰহবোৰক স্মৰণ কৰা। আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা আছে নেকি যিয়ে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা দান কৰে? আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে তোমালোকক কলৈ উভতাই নিয়া হৈছে?
وَإِن يُكَذِّبُوكَ فَقَدْ كُذِّبَتْ رُسُلٌ مِّن قَبْلِكَ وَإِلَى اللَّهِ تُرْجَعُ الْأُمُورُ.
আৰু যদি ইহঁতে তোমাক অবিশ্বাস কৰে তেন্তে জানি থোৱা তোমাৰ পূৰ্বেও ৰাসূলসকলক অবিশ্বাস কৰা হৈছিল। আল্লাহৰ ওচৰতে সকলো বিষয় প্ৰত্যাৱৰ্তিত হ'ব।
يا أيها الناس إن وعد الله حق فلا تغرنكم الحياة الدنيا ولا يغرنكم بالله الغرور.
নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, সেই পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে, আৰু সেই প্ৰতাৰকেও যেন তোমালোকক আল্লাহৰ বিষয়ে প্ৰতাৰণা কৰিব নোৱাৰে।
إِنَّ الشَّيْطَانَ لَكُمْ عَدُوٌّ فَاتَّخِذُوهُ عَدُوًّا إِنَّمَا يَدْعُو حِزْبَهُ لِيَكُونُوا مِنْ أَصْحَابِ السَّعِيرِ.
নিশ্চয় শয়তান হৈছে তোমালোকৰ শত্ৰু, এতেকে তাক শত্ৰু বুলিয়ে মনত ৰাখিবা। সি তাৰ দলক এইকাৰণে আহ্বান কৰে যাতে সিহঁতে প্ৰজ্বলিত জুইৰ অধিবাসী হ'ব পাৰে।
الَّذِينَ كَفَرُوا لَهُمْ عَذَابٌ شَدِيدٌ وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَهُمْ مَغْفِرَةٌ وَأَجْرٌ كَبِيرٌ.
যিসকলে কুফৰি কৰিছে সিহঁতৰ বাবে আছে কঠিন শাস্তি, আৰু যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু
মহাপুৰস্কাৰ। فلا تذهب نفسك عليهم حسرات إن الله عليم بما يصنعون.
কাৰোবাক যদি তাৰ বেয়া কৰ্ম শুভনীয় কৰি দেখুওৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাবে, সেইজন ব্যক্তি তেওঁৰ দৰে হ'ব পাৰেনে যিয়ে ভাল কামক ভাল আৰু বেয়া কামক বেয়া বুলি ভাবে? এতেকে নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা কৰে তাক হৃদায়ত দিয়ে। এতেকে সিহঁতৰ বাবে আক্ষেপ কৰি তুমি নিজৰ প্ৰাণ বিনাশ নকৰিবা। সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক পৰিজ্ঞাত।
والله الذي أرسل الرياح فتثير سحابا فسقناه إلى بلد ميت فأحيينا به الأرض بعد موتها كذلك النشور
كيجني الله جيجنا بطح پريرون كوري تار دارا مغمالا خنصالي تكوري তারপিছত আমি সেইটুক নির্জীব ভূখণ্ডর ফালে পরিচালিত করু। ইয়ার পিছত আমি তার দ্বারা মৃতভূমিক আকৌ পুনর্জীবিত করু। এই দরেই পুনর্জীবন সংগঠিত হব।
মান কানা ইউরিদুল ইজ্জাতা ফালিল্লাহিল ইজ্জাতু জামিআ ইলাইহি ইয়াসআদুল কালিমুত তাইয়্যিবু ওয়াল আমালুস সালিহু ইয়ারফাউ والذين يمكرون السيئات لهم عذاب شديد ومكر أولئك هو يبور
যদি কোনোবাই সন্মান বিচাৰে তেন্তে সি আল্লাহৰ ওচৰতেই বিচৰা উচিত, কিয়নো সকলো সন্মান প্ৰতিপত্তিৰ মালিক কেৱল আল্লাহেই। তেওঁৰ ওচৰতে সকলো ভাল কথা উত্থিত হয় আৰু তেওঁই নেক আমলক ওপৰলৈ উঠাই নিয়ে। পক্ষান্তরে যেসকলে বেয়া কামর চক্রান্ত করে সিহঁতর ভাবে আছে কঠিন শাস্তি আর সিহঁতর ষড়যন্ত্র নিশ্চিত ভাবে ব্যর্থ হব।
ওয়াল্লাহু খালাকাকুম মিন তুরাবিন সুম্মা মিন নুতফাতিন সুম্মা জাআলাকুম আজওয়াজা وَمَا تَحْمِلُ مِنْ أُنْثَى وَلَا تَضَعُ إِلَّا بِعِلْمِهِ وَمَا يُعَمَّرُ مِنْ مُعَمَّرٍ وَلَا يُنْقَصُ مِنْ عُمُرِهِ إِلَّا فِي كِتَابٍ إِنَّ ذَلِكَ عَلَى اللَّهِ يَسِيرٌ।
আৰু আল্লাহে তোমালোকক সৃষ্টি কৰিছে মাটিৰ পৰা, তাৰপিছত শুক্ৰবিন্দুৰ পৰা, আৰু তাৰপিছতহে তোমালোকক জোৰ জোৰকৈ বনাইছে। আল্লাহৰ অজ্ঞাতে কোনো নাৰীয়ে গৰ্ভধাৰণো নকৰে আৰু প্ৰসৱো নকৰে, আৰু কোনো দীৰ্ঘায়ু ব্যক্তিৰেই আয়ু বৃদ্ধি কৰা নহয় আৰু তাৰ আয়ু হ্ৰাস কৰাও নহয়, কিন্তু সেয়া আছে এখন গ্ৰন্থত লিপিবদ্ধ। নিশ্চয় আল্লাহৰ বাবে অতি সহজ।
وما يستوي البحران هذا عذب فرات سائغ شرابه وهذا ملح أجاج ومن كل تأكلون لحما طريا وتستخرجون حلية تلبسونها وترى الفلك فيه مواخر لتبتغوا من فضله ولعلكم تشكرون।
আৰু দুয়োখন সাগৰ সমান নহয়। এখনৰ পানী মিঠা সোৱাদযুক্ত, আনখনৰ পানী লুণীয়া কেহেটা। পুঠিখনৰ পৰা তোমালোকে সতেজ মাংস অৰ্থাৎ মাছ খোৱা আৰু আহৰণ কৰা অলংকাৰ যিবোৰ তোমালোকে পৰিধান কৰা, লগতে তোমালোকে তাত দেখিবলৈ পোৱা বুকু ভেদি চলাচল কৰা জাহাজবোৰক যিবোৰত আৰোহণ কৰি তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা, লগতে যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।
يُولِجُ اللَّيْلَ فِي النَّهَارِ وَيُولِجُ النَّهَارَ فِي اللَّيْلِ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ كُلٌّ يَجْرِي لِأَجَلٍ مُّسَمًّى ذَلِكُمُ اللَّهُ رَبُّكُمْ لَهُ الْمُلْكُ والذين تدعون من دونه ما يملكون من قطمير।
তেওঁই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিৰ মাজত। তেওঁই সূৰ্য আৰু চন্দ্ৰক কৰিছে নিয়মাধীন, প্ৰত্যেকটোৱে পৰিভ্ৰমণ কৰে এটা নিৰ্দিষ্ট সময়লৈকে। তেওঁই আল্লাহ তোমালোকৰ প্ৰতিপালক, আধিপত্য তেওঁৰেই। তোমালোকে তেওঁৰ পৰিৱৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে খেজুৰ গুটিৰ ওপৰত থকা পাতল আৱৰণ এটাৰো অধিকাৰী নহয়।
إن تدعوهم لا يسمعوا دعاءكم ولو سمعوا ما استجابوا لكم ويوم القيامة يكفرون بشرككم ولا ينبئك مثل خبير
তোমালোকে সিহঁতক আহ্বান করিলে সিহঁতে তোমালোকৰ আহ্বান শুনা নাপায় আৰু শুনা পালেও তোমালোকৰ আহ্বানৰ কেতিয়াও সঁহাৰি দিব নোৱাৰে। তোমালোকে যে সিহঁতক অংশী কৰিছা সেয়া কিয়ামতৰ দিনা সিহঁতে অস্বীকাৰ কৰিব। সৰ্বজ্ঞ আল্লাহৰ দৰে কোনেও তোমাক অৱহিত কৰিব নোৱাৰে।
ইয়া আইয়ুহা আন-নাসু আনতুমুল ফুকারাউ ইলাল্লাহি ওয়াল্লাহু হুয়াল গনিউল হামিদ
হে মানব, তোমালোকে হে আল্লাহৰ মুখাপেক্ষী আৰু আল্লাহ তেওঁই অভাৱমুক্ত প্ৰশংসিত। তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰিব পাৰে আৰু এটা নতুন সৃষ্টি লৈ আহিব পাৰে।
ৱামা যালিকা আলাল্লাহি বিআজিজ
আৰু এইটো আল্লাহৰ বাবে কোনো টান কাম নহয়।
ولا تزر وازرة وزر أخرى وإن تدع مثقلة إلى حملها لا يحمل منه شيء ولو كان ذا قربى إنما تنذر الذين يخشون ربهم بالغيب وأقاموا الصلاة وَمَن تَزَكَّى فَإِنَّمَا يَتَزَكَّى لِنَفْسِهِ وَإِلَى اللَّهِ الْمَصِيرُ
আৰু কোনো বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব আৰু কোনোবা ভাৰাক্ৰান্ত ব্যক্তিয়ে যদি তাৰ বোজা বহন কৰিবলৈ কাৰোবাক মাতে তথাপিও তাৰ বোজাৰ কোনো অংশই বহন কৰা নহ'ব, আনকি তাৰ নিকট আত্মীয় হ'লেও নকৰিব। তুমি কেৱল তেওঁলোককহে সতৰ্ক কৰিব পাৰা যিসকলে নিষ্প্ৰতিপালকক নেদেখাকৈয়ে ভয় কৰে আৰু চালাত কায়েম কৰে। যিয়ে নিজকে পৰিশুদ্ধি কৰে তেওঁ নিজৰ কল্যাণৰ বাবে পৰিশুদ্ধি কৰে, প্ৰত্যাৱৰ্তন কেৱল আল্লাহৰ ফালেই।
ৱামা ইয়াস্তাউইল আ'মা ৱাল বাসীৰ
অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়।
ৱালা যুলুমাতু ৱালান নূৰ
অন্ধকাৰ আৰু পোহৰো সমান নহয়।
ولا الظل ولا الحرور
খিতল ছা আৰু প্ৰখৰ ৰদু সমান নহয়।
ওয়ামা ইয়াস্তাউইল আহয়া ওয়ালাল আমওয়াত ইন্নাল্লাহা ইউসমিউ মান ইয়াশা ওয়ামা আনতা বিমুসমিউ মান
আৰু সমান নহয় জীৱিত আৰু মৃতসকল। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে শুনায়, কিন্তু যিসকল ব্যক্তি কবৰত আছে তুমি সিহঁতক কেতিয়াও শুনাব নোৱাৰিবা।
ইন আনতা ইল্লা নাযীর
তুমি কেৱল এজন সতৰ্ককাৰীহে।
أرسلناك بالحق بشيرا ونذيرا وإن من أمة إلا خلا فيها نذير
নিশ্চয় আমি তোমাক সত্য সহকারে প্রেরণ কৰিছো সুসংবাদদাতা আৰু সতর্ককারী রূপে, আৰু এনে কোনো জাতি নাই যাৰ ওচৰলৈ সতর্ককারী অহা নাই।
وَإِن يُكَذِّبُوكَ فَقَدْ كَذَّبَ الَّذِينَ مِن قَبْلِهِمْ جَاءَتْهُمْ رُسُلُهُم بِالْبَيِّنَاتِ وَبِالزُّبُرِ وَبِالْكِتَابِ الْمُنِيرِ
আৰু সিহঁতে যদি তোমাক অবিশ্বাস কৰে তেন্তে জানি থোৱা সিহঁতৰ পূৰ্ববৰ্তীসকলেও অবিশ্বাস কৰিছিল। সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাসূলসকলে সুস্পষ্ট প্ৰমাণ আদি তথা গ্ৰন্থাদি আৰু দীপ্তিমান কিতাপ লৈ আহিছিল।
ثُمَّ أَخَذْتُ الَّذِينَ كَفَرُوا فَكَيْفَ كَانَ نَكِيرٌ
তাৰ পিছত যিসকলে কুফৰি কৰিছিল আমি সিহঁতক শাস্তি বিহিছিলোঁ। এতেকে চোৱা কেনেকুৱা আছিল মোৰ শাস্তি।
أَلَمْ تَرَ أَنَّ اللَّهَ أَنزَلَ مِنَ السَّمَاءِ مَاءً فَأَخْرَجْنَا بِهِ ثَمَرَاتٍ مُخْتَلِفًا أَلْوَانُهَا وَمِنَ الْجِبَالِ جُدَدٌ بِيضٌ وَحُمْرٌ مُخْتَلِفٌ أَلْوَانُهَا وَغَرَابِيبُ سُودٌ।
তুমি দেখা নাইনে আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত আমি তাৰ দ্বাৰা বিভিন্ন ৰঙৰ ফল মূল উৎপন্ন কৰোঁ। পাহাৰৰ মাজতো আছে বিভিন্ন বৰ্ণৰ স্তৰ, শুভ্ৰ, ৰঙা আৰু গাঢ় কলা।
وَمِنَ النَّاسِ وَالدَّوَابِّ وَالْأَنْعَامِ مُخْتَلِفٌ أَلْوَانُهُ كَذَلِكَ إِنَّمَا يَخْشَى اللَّهَ مِنْ عِبَادِهِ الْعُلَمَاءُ إِنَّ اللَّهَ عَزِيزٌ غَفُورٌ।
আৰু এইদৰে মানুহৰ মাজত বিচৰণশীল প্ৰাণী আৰু চতুষ্পদ জন্তুৰ মাজতো আছে নানা বৰ্ণ। আল্লাহক কেৱল তেওঁৰ জ্ঞানী বান্দাসকলেই ভয় কৰে। নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল।
إِنَّ الَّذِينَ يَتْلُونَ كِتَابَ اللَّهِ وَأَقَامُوا الصَّلَاةَ وَأَنفَقُوا مِمَّا رَزَقْنَاهُمْ سِرًّا وَعَلَانِيَةً يَرْجُونَ تِجَارَةً لَّن تَبُورَ।
নিশ্চয় যিসকলে আল্লাহৰ কিতাপ তিলাৱত কৰে আৰু সালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যৰূপে দান খৈৰাত কৰে, তেওঁলোকে আশা কৰে এনেকুৱা ব্যৱসায়ৰ যিটো কেতিয়াও ধ্বংস
নহয়,
যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ পূৰ্ণ প্ৰতিফল দান কৰে আৰু নিজ অনুগ্ৰহত আৰু বঢ়াই দিয়ে। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, মহা গুণগ্ৰাহী।
ৱাল্লাযী আওহাইনা ইলাইকা মিনাল কিতাবি হুৱাল হাক্কু মুসাদ্দিকান লিমা বাইনা ইয়াদাইহ ইন্নাল্লাহা বিইবাদিহি লাখাবীরুন বাসীর।
আৰু আমি কিতাপৰ পৰা তোমাৰ প্ৰতি যি অহি প্ৰেৰণ কৰিছো সেয়া সত্য, ইয়াৰ পূৰ্বে যিবোৰ গ্ৰন্থ দিয়া হৈছিল এইখন হৈছে সেইবোৰৰ সমৰ্থক। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত, সৰ্বদ্ৰষ্টা।
তাৰপিছত
আমি কিতাপৰ অধিকাৰী কৰিলো তেওঁলোকক যিসকলক আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা মনোনীত কৰিছো, কিন্তু সিহঁতৰ মাজৰ কিছুমান আছিল নিজৰ প্ৰতি অত্যাচাৰী, কিছুমান মধ্যমপন্থী আৰু কিছুমান আছিল আল্লাহৰ ইচ্ছাত কল্যাণৰ কামত অগ্ৰগামী। এইটোৱে হৈছে মহা অনুগ্ৰহ।
জান্নাতু আদনী ইয়াদখুলুনহা ইউহাল্লাউনা ফীহা মিন আসাৱিরা মিন যাহাবিন ওয়া লুলুআন ওয়া লিবাসুহুম ফীহা হারীর।
চিরস্থায়ী জান্নাত যত তেওঁলোকে প্রবেশ করিব তাত তেওঁলোকক সোণৰ খাৰু আৰু মুকুটার অলংকাৰেৰে অলংকৃত কৰা হ'ব আৰু তাত তেওঁলোকৰ পোশাক হ'ব খাটি ৰেচমৰ।
وقالوا الحمد لله الذي أذهب عنا الحزن إن ربنا لغفور شكور।
আৰু তেওঁলোকে ক'ব সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে যিজনে আমাৰ দুখ চিন্তা দূৰীভূত কৰিছে। নিশ্চয় আমাৰ প্ৰতিপালক পৰম ক্ষমাশীল, অসীম গুণগ্ৰাহী।
الذي أحلنا دار المقامة من فضله لا يمسنا فيها نصب ولا يمسنا فيها لغوب
যিজনে নিজ অনুগ্ৰহত আমাক স্থায়ী আৱাসত প্ৰৱেশ কৰাইছে, য'ত আমাক কোনো বিষাদে স্পৰ্শ নকৰে আৰু কোনো ক্লান্তিয়েও স্পৰ্শ নকৰে।
والذين كفروا لهم نار جهنم لا يقضى عليهم فيموتوا ولا يخفف عنهم من عذابها كذلك نجزي كل كفور
আৰু যিসকলে কুফৰি কৰিছে সিহঁতৰ বাবে আছে জাহান্নামৰ জুই, সিহঁতৰ প্ৰতি এনে কোনো ফয়চলা দিয়া নহ'ব যাৰ ফলত সিহঁতে মৃত্যুবৰণ কৰিব, লগতে সিহঁতৰ পৰা জাহান্নামৰ শাস্তিও লাঘৱ কৰা নহ'ব। এইদৰে আমি প্ৰত্যেক অকৃতজ্ঞক শাস্তি দিওঁ।
وهم يصطرخون فيها ربنا أخرجنا نعمل صالحا غير الذي كنا نعمل أولم نعمركم ما يتذكر فيه من تذكر وجاءكم النذير فذوقوا فما للظالمين من نصير
أرطا تيوت سيوري سيوري كبو هي أمار پوٹي پالو أما كيار پورا أوليائي نيا أمي جي كوري سلو تار پوري بورتے أمي خط کرمو كوريم আল্লাহে ক'ব, আমি তোমালোকক ইমানখিনি দীৰ্ঘায়ু কৰা নাছিলোনে যে যেতিয়া কোনোবাই উপদেশ গ্ৰহণ কৰিব বিচাৰিলে উপদেশ গ্ৰহণ কৰিব পাৰিলেহেঁতেন, আৰু তোমালোকৰ ওচৰত সতৰ্ককাৰীও আহিছিল, এতেকে তোমালোকে শাস্তিৰ সোৱাদ লোৱা, কাৰণ জালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।
ইন্না আল্লাহা আলিমু গায়বিস সামাৱাতি ৱাল আৰদ إنه عليم بذات الصدور
নিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়ব সম্পৰ্কে অৱগত, নিশ্চয় অন্তৰত যি আছে সেই বিষয়েও তেওঁ সম্যক পৰিজ্ঞাত।
هو الذي جعلكم خلائف في الأرض فمن كفر فعليه كفره ولا يزيد الكافرين كفرهم عند ربهم إلا مقتا ولا يزيد الكافرين كفرهم إلا خسارا
তেওঁ তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিছে, এতেকে কোনোবাই কুফুৰি কৰিলে তাৰ কুফুৰিৰ বাবে সি নিজেই দায়ী হ'ব। কাফিৰসকলৰ কুফুৰিয়ে কেৱল সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধহে বৃদ্ধি কৰে, আৰু কাফিৰসকলৰ কুফৰিয়ে কেৱল সিহঁতৰেই ক্ষতি বৃদ্ধি কৰে।
قل أرأيتم شركاءكم الذين تدعون من دون الله أروني ماذا خلقوا من الأرض أم لهم شرك في السماوات أم آتيناهم كتابا فهم على بينة منه بل إن يعد الظالمون بعضهم بعضا إلا غرورا
كوا তোমালোকে আল্লাহৰ পৰিৱৰ্তে জীৱৰক আহ্বান কৰা সেই অংশীবিলাকৰ কথা কেতিয়াবা ভাবি চাইছানে? সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে যদি মোক দেখুৱাচোন, অথবা আকাশসমূহৰ সৃষ্টিত সিহঁতৰ কোনো অংশ আছেনে বাৰু? নাইবা আমি সিহঁতক এনে কোনো কিতাপ দিছোঁ নেকি যাৰ প্ৰমাণৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰে? বৰং জালিমসকলে ইজনে সিজনক প্ৰতাৰণাৰ বাহিৰে আন একো প্ৰতিশ্ৰুতি নিদিয়ে।
إِنَّ اللَّهَ يُمْسِكُ السَّمَاوَاتِ وَالْأَرْضَ أَن تَزُولَا وَلَئِن زَالَتَا إِنْ أَمْسَكَهُمَا مِنْ أَحَدٍ مِنْ بَعْدِهِ إِنَّهُ كَانَ حَلِيمًا غَفُورًا
নিশ্চয় আল্লাহে আকাশসমূহ আৰু পৃথিৱীক ধৰি আছে যাতে স্থানচ্যুত নহয়। যদি এইবোৰ স্থানচ্যুত হয় তেন্তে তেওঁৰ বাহিৰে আন কোনো নাই যিয়ে সেইবোৰক ধৰি ৰাখিব পাৰিব। নিশ্চয় তেওঁ অতি সহনশীল, অসীম ক্ষমাপৰায়ণ।
وأقسموا بالله جهد أيمانهم لئن جاءهم نذير ليكونن أهدى من إحدى الأمم فلما جاءهم نذير ما زادهم إلا نفورا
আৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত খাই কৈছিল যে সিহঁতৰ ওচৰলৈ যদি কোনো সতৰ্ককাৰী আহে তেন্তে সিহঁতে আন সম্প্ৰদায়বিলাকৰ তুলনাত অধিক আনুগত্যৰে সৎপথ অনুসৰণ কৰিব। কিন্তু যেতিয়া সিহঁতৰ ওচৰলৈ সতৰ্ককাৰী আহিল তেতিয়া সেয়া কেৱল সিহঁতৰ বিমুখতা আৰু দূৰত্বহে বৃদ্ধি কৰিলে।
ولا يحيق المكر السيء إلا بأهله فهل ينظرون إلا سنة الأولين فلن تجد لسنة الله تبديلا ولن تجد لسنة الله تحويلا
পৃথিৱীত অধ্যত্ব প্ৰকাশ আৰু কূট কৌশল অৱলম্বনৰ কাৰণে অথচ কূট কৌশলে কেৱল তাৰ উদ্যোক্তাসকলকহে পৰিৱেষ্টন কৰিব। তেন্তে সিহঁতে পূৰ্ৱৱৰ্তীবিলাকৰ দৰে আল্লাহৰ বিধানৰ অপেক্ষা কৰি আছে নেকি? কিন্তু তুমি আল্লাহৰ পদ্ধতিত কেতিয়াও কোনো পৰিৱৰ্তন নাপাবা আৰু আল্লাহৰ পদ্ধতিৰ কোনো ব্যতিক্ৰমো দেখিবলৈ নাপাবা।
أَوَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلِهِمْ وَكَانُوا أَشَدَّ مِنْهُمْ قُوَّةً وَمَا كَانَ اللَّهُ لِيُعْجِزَهُ مِنْ شَيْءٍ فِي السَّمَاوَاتِ وَلَا فِي الْأَرْضِ إنه كان عليما قديرا
আৰু ইহঁতে পৃথিৱীত পৰিভ্ৰমণ কৰা নাইনে? তেতিয়াহে ইহঁতে দেখিব পাৰিলেহেঁতেন যে ইহঁতৰ পূৰ্ৱৱৰ্তীবিলাকৰ কি পৰিণাম হৈছিল। অথচ সিহঁত আছিল ইহঁততকৈও অধিক শক্তিশালী। আল্লাহ এনেকুৱা নহয় যে আকাশসমূহ আৰু পৃথিৱীৰ কোনোবাই তেওঁক অক্ষম কৰিব পাৰিব। নিশ্চয় তেওঁ সৰ্বজ্ঞ সৰ্বশক্তিমান।
ولو يؤاخذ الله الناس بما كسبوا ما ترك على ظهرها من دابة ولكن يؤخرهم إلى أجل مسمى فإذا جاء أجلهم فإن الله كان بعباده بصيرا
আৰু আল্লাহে যদি মানুহক সিহঁতৰ কৃতকৰ্মৰ বাবে কৰায়ত্ব কৰিলেহেঁতেন তেন্তে ভূপৃষ্ঠত কোনো প্ৰাণীকেই তেওঁ ৰেহাই নিদিলেহেঁতেন। কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহি পৰিব তেতিয়াহে তেওঁ সিহঁতক কৰায়ত্ব কৰিব। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।